আকাশবাণী গুৱাহাটী সন্ধিয়া উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। সদৌ অসম সত্ৰ মহাসভাই ধেমাজিত আয়োজন কৰা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয় যে সত্ৰ নামঘৰসমূহ একো একোখন দেৱস্থল। ৰাজ্যৰ 1200খনতকৈ অধিক সত্ৰ আৰু 4000ৰো অধিক নামঘৰে ভক্তি পৰম্পৰা অখণ্ড ৰূপত ধৰি ৰাখিছে বুলি শ্ৰীআচাৰ্যই মন্তব্য কৰে। তেওঁ লগতে সত্ৰ মহাসভাই ৰাজ্যত ভক্তি পৰম্পৰা তথা নৃত্য গীতৰ চৰ্চাৰে অনুশাসনৰ মাজেৰে আধ্যামিকতাৰ পৰিৱেশ গঢ় দি আহিছে বুলি উল্লেখ কৰে। সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সত্ৰ মহাসভাই আয়োজন কৰা এই অনুষ্ঠানত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীত গোপাল দেৱগোস্বামীকে ধৰি অন্যান্য সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে ইয়াৰ পূৰ্বে আজি ধেমাজি জিলাৰ আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ উপৰি প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জীয়াঢল, নৈ মথাউৰী আৰু চুইজ গেট পৰিদৰ্শন কৰে। তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা কল্যাণকামী আঁচনিসমূহক লৈ সন্তুষ্টি প্ৰকাশ কৰি সাংবাদিকৰ আগত মন্তব্য কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নাজিৰা পৌৰসভাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে নাজিৰাৰ গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰ দ্বাৰা নাজিৰা পৌৰসভাই ৰূপায়ণ কৰা আঁচনিসমূহে নগৰখনৰ সৰ্বাংগীন উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
পঞ্চদশ বিত্তীয় আয়োগৰ জৰিয়তে দিয়া প্ৰায় 16.5 কোটি টকাৰ এটা সুন্দৰ পৰিকল্পনাৰে আজি কিছু কামৰ শুভাৰম্ভণি আৰু কিছু কাম সম্পূৰ্ণ এটা কাম সম্পূৰ্ণ কৰি ৰাইজৰ সেৱাত মুকলি কৰি দিবলৈ ওলাইছে। নিৰ্বাচিত প্ৰতিনিধিয়ে এটা সুন্দৰ টীম এফৰ্ট লৈ দলীয় এটা চিন্তা চৰ্চাৰে নাজিৰাখনৰ সামগ্ৰিক উন্নয়নৰ বিকাশৰ কাৰণে পৰিকল্পনা কৰি আজি প্ৰায় 16.5 কোটি টকাৰে সঠিক ব্যৱহাৰৰ কাৰণে তেখেতসকল আগবাঢ়িছে। মই অসম চৰকাৰৰ হৈ তেখেতসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো।
মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত শিমলুগুৰি পৌৰসভাৰো বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিয়লিৰ ভাগত তেওঁ আমগুৰি পৌৰসভাৰ জাবৰ নিষ্কাশন প্ৰকল্প আৰু MRF প্ৰকল্প উদ্বোধন কৰে। এই প্ৰকল্পৰ দ্বাৰা জাবৰৰ পৰা প্লাষ্টিক, কাঁচ আৰু কাগজৰ দৰে সামগ্ৰীসমূহ পৃথক কৰা হয় আৰু ইয়াৰ পাছত ৱেষ্ট টু কম্পোষ্ট প্ৰকল্পৰ জৰিয়তে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা পচন সাৰ প্ৰস্তুত কৰা হয়। এই দুয়োটা প্ৰকল্পই প্ৰদূষণ হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত আয়ুষ গাৰ্গ, আমগুৰি পৌৰসভাৰ পৌৰপতি অনামিকা নেওগ বৈশ্যকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ 7জন অভিযুক্তক আজি সংশ্লিষ্ট কাৰাগাৰৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পাছতে আদালতে আটাইকেইজনকে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শিল্পীগৰাকীৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বাক্সা জিলা কাৰাগাৰত ৰখা হৈছে। আন দুজন অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত হাফলং উপকাৰাগাৰত কাৰাবন্দী হৈ আছে। এই আটাইকেইগৰাকী অভিযুক্তক অহা 3 ডিচেম্বৰত পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত পৰহিলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। সেইদিনা সন্ধিয়া 6 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত এই আলোচনা অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই প্ৰকাশ কৰা অনুসৰি অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত খিলঞ্জীয়া লোকসকলক সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ অৰ্থে গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ 67টা বিষয় ৰাজ্যিক মন্ত্ৰীসভাই চিনাক্ত কৰিছিল। ইয়াৰে 40টা বিষয় সম্পূৰ্ণৰূপে অসম চৰকাৰৰ আওতাত, 15টা বিষয় সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ আওতাত আৰু 12টা বিষয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আওতাত পৰে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ অন্তৰ্গত ঘিলামৰা মণ্ডলত আজি আয়োজিত এটা যোগদান কাৰ্যসূচীত কংগ্ৰেছ তথা বিভিন্ন দল সংগঠনৰ পৰা অহা 900গৰাকীতকৈও অধিক নেতাকৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।